Ella ak akhbani. Battery hoite moi prajan masohoria. Etia pradhan battery homohul. Pradhan Montri Narendra Modi aji Koliyaborar pora Bokakhatoloi 6957 koti taka biyo hapekhe nirman hobologia Kaziranga elevated corridoror adharhila sthapan koribo. ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰ ৰূপে গঢ়াৰ দিশৰ পৰা পৰৱৰ্তী দুটা দশক গুৰুত্বপূৰ্ণ হ'ব বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে নতুন দিল্লীৰ দিল্লী হাটত কাৰুশিল্পী আৰু কাৰিকৰসকলৰ সুকীয়া প্ৰদৰ্শনী প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা হাট 2026 আজিৰে পৰা অনুষ্ঠিত হ'ব ছত্তীশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা 4লৈ বৃদ্ধি পাইছে আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি ইন্দোৰত অনুষ্ঠিত হ'ব এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সৰুহজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 10,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাগৰুম্বা কেৱল মাত্ৰ উৎসৱ নহয় এয়া বড়োসকলৰ কৃষ্টি সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম অসমৰ সংস্কৃতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ চৰকাৰে সুদূৰপ্ৰসাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম কালীচৰণ ব্ৰহ্ম ৰূপনাথ ব্ৰহ্মকে ধৰি বড়ো জাতিৰ পুৰুষসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বাগৰুম্বা দহৌ বড়ো জনগোষ্ঠীৰ অস্তিত্বৰ পৰিস্থিতি বুলি তেওঁ মত প্ৰকাশ কৰে অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বড়ো জনগোষ্ঠীক সমগ্ৰ ভাৰতৰ গৌৰৱৰ আৰু স্বাভিমানৰ প্ৰতীক বুলি অভিহিত কৰে বাগৰুম্বা নৃত্যই বড়ো জনগোষ্ঠীৰ কৃষ্টি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে তেওঁ লগতে কয় যে বড়ো জনগোষ্ঠীৰ উন্নয়ন আৰু উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি যাব প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিয়ে বড়ো জনগোষ্ঠীৰ লোকসকলৰ সন্মান আৰু আদৰ্শক নতুন পৰ্যায়লৈ লৈ গল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে আয়োজিত এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত থাকে ইয়াৰ পূৰ্বে পশ্চিমবংগ ভ্ৰমণ সামৰি দুদিনীয়া অসম ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰৰ বাহিৰত জনগোষ্ঠীয় নৃত্য গীতেৰে আদৰণি জনোৱা হয় যোৱা নিশা প্ৰধানমন্ত্ৰীগৰাকীয়ে কইনাধৰাৰ চৰকাৰী অতিথিশালাত কটায় প্ৰধানমন্ত্ৰী মোদীয়ে আজি কলিয়াবৰৰ মচন্দা পথাৰত এখন ৰাজহুৱা সভাত কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব এলিভেটেড কৰিডৰে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু বাধাহীনভাৱে আহ যাহ সুনিশ্চিত কৰিব আৰু মানুহ আৰু জীৱ জন্তুৰ সংঘাত হ্ৰাস কৰাত সহায় কৰিব এলিভেটেড কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে পথ সুৰক্ষা বৃদ্ধি পাব যাত্ৰাৰ সময় ৰাহি হ'ব আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাব প্ৰধানমন্ত্ৰী মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু কামাখ্যাৰ পৰা ৰোহটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব এই নতুন ৰেলসেৱাই উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়াৰ দিশৰ পৰা পৰৱৰ্তী দুটা দশক গুৰুত্বপূৰ্ণ হ'ব বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে তেওঁ কালি উত্তৰাখণ্ডৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে দেশৰ এই যাত্ৰাত ৰাজ্যখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে ৰাজ্যখনৰ নৱীকৰণযোগ্য শক্তি জৈৱিক কৃষি আয়ুষ পৰ্যটন ষ্টাৰ্টআপ আৰু দক্ষতা বিকাশৰ বিষয়ে উপৰাষ্ট্ৰপতিগৰাকীয়ে আলোকপাত কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নেতৃত্বত উত্তৰাখণ্ডত যথেষ্ট উন্নয়ন হৈছে বুলি উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে মন্তব্য কৰে এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত মত প্ৰকাশ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ গুৰুত্ব অপাৰ তেওঁ সংবাদ মাধ্যমৰ ইতিবাচক আৰু উন্নয়নমূলক পদক্ষেপসমূহক প্ৰাধান্য দি যুৱক যুৱতীসকলৰ মাজত যোগাত্মক চিন্তাধাৰা শক্তিশালী কৰিবলৈ আহান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰাখণ্ডত বিগত দশকত পথ ৰেলসেৱা বিমান আৰু যোগাযোগৰ ক্ষেত্ৰত বহু উন্নয়ন হৈছে বুলিও তেওঁ মন্তব্য কৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়নত গুৰুত্ব দিয়াটো দূৰদৰ্শী কাৰ্য বুলি উল্লেখ কৰে নতুন দিল্লীৰ দিল্লী হাটত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত কাৰুশিল্পী আৰু কাৰিকৰসকলৰ বাবে আয়োজন কৰা সুকীয়া প্ৰদৰ্শনী প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা হাট 2026 আজিৰে পৰা অনুষ্ঠিত হ'ব। অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতেন্দ্ৰ মাঝীয়ে কাৰুশিল্পীসকলৰ উদ্দেশ্যে আয়োজন কৰা এই বিশেষ প্ৰদৰ্শনী উদ্বোধন কৰিব। দেশৰ কাৰুশিল্পীসকলৰ চহকী ঐতিহ্যৰ উদযাপনকল্পে আয়োজন কৰা এই প্ৰদৰ্শনীয়ে তেওঁলোকৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা অংশীদাৰসকল তথা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব। মন্ত্ৰালয়ে জনাইছে যে দেশৰ বিভিন্ন প্ৰান্তৰ 117গৰাকী কাৰুশিল্পীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰদৰ্শনীয়ে ভাৰতৰ বিচিত্ৰ শিল্প সংস্কৃতিক উজ্বলাই তুলিব। এই মেলাই প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ হিতাধিকাৰীসকলক উচিত বজাৰ মূল্য প্ৰদান কৰাৰ উপৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা হাট 2026লৈ বিদেশৰ প্ৰতিনিধিসকলকো আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে জনসাধাৰণৰ বাবে পুৱা 10:30 পৰা নিশা 10 বজালৈ খোলা থাকিবলগীয়া এই প্ৰদৰ্শনী 31 জানুৱাৰীত সামৰণি পৰিব। ছত্তীশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা 4লৈ বৃদ্ধি পাইছে। নিহতসকলৰ ভিতৰত এগৰাকী মহিলা সদস্য আছে। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা এটা AK-47 দুটা ৰাইফল উদ্ধাৰ কৰিছে। বিজাপুৰৰ আৰক্ষী অধীক্ষক ডঃ জিতেন্দ্ৰ যাদৱে প্ৰকাশ কৰা মতে জিলাখনত উত্তৰ পশ্চিম দিশৰ বনাঞ্চল আৰু পাহাৰীয়া এলেকাত কেইজনমান মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত জিলা সংৰক্ষিত বাহিনী কোবৰা বেটেলিয়ন আৰু বিশেষ কাৰ্যবাহিনীৰ এটা যৌথ দলে চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই মাওবাদী কেইজন নিহত হয়। সংঘৰ্ষস্থলীৰ পৰা মাওবাদীৰ 4টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত আমালৈ বাতৰি অহাৰ পৰলৈকে সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত চেগা চৰকাকৈ গুলীয়াগুলী অব্যাহত আছিল। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে কালি কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰাদেশিক চৰকাৰৰ মুৰববী ডেভিড এবিৰ সৈতে ভাৰত আৰু কানাডাৰ মাজত অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰীগোৱেলে কয় যে এই বৈঠকত দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগ সহযোগিতা আগবঢ়াই নিয়াৰ বাবে বিশেষ গুৰুত্ব দিয়া হয়। দুয়োখন দেশৰ খনিজ পদাৰ্থ উৎপাদন, প্ৰযুক্তি, শিক্ষা, প্ৰতিৰক্ষা আৰু উদ্ভাৱনৰ দৰে দিশসমূহৰ ওপৰতো এই বৈঠকত আলোচনা কৰা হয়। দুয়োখন দেশৰ মাজত নতুন সুযোগ মুকলি কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্কও সুদৃঢ় কৰিবলৈ বৈঠকত আলোচনা কৰা হয় বুলি শ্ৰীগোৱেলে প্ৰকাশ কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। দুয়োটা দলে সম্প্ৰতি শৃংখলাত 1খনকৈ খেলত জয়লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত জয়লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ডে দ্বিতীয়খন খেলত বিজয়ী হৈছে। উল্লেখযোগ্য যে নিউজিলেণ্ডে 1999 চনৰে পৰা ভাৰতত কোনো দ্বিপাক্ষিক শৃংখলাত জয়ী হোৱা নাই। মহিলা প্ৰিমিয়াৰ লীগ টি-20 ক্ৰিকেট প্ৰতিযোগিতাত কালি নবী মুম্বাইৰ ডঃ ডি ৱাই পাটেল স্পৰ্টছ একাডেমীত অনুষ্ঠিত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু 2টা বলত 2টা উইকেটৰ বিনিময়ত 169 ৰাণ কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 166 ৰাণ কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত কালি ইউ পি ৱাৰিয়ৰ্ছে মুম্বাই ইণ্ডিয়ানছ 22 ৰাণত পৰাজিত কৰে। খেলখনত ইউ পি ৱাৰিয়াৰ্ছে নিৰ্ধাৰিত 20 অভাৰত 8 উইকেট হেৰুৱাই 187 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে 6টা উইকেট হেৰুৱাই 165 ৰাণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়াৰ দিশৰ পৰা পৰৱৰ্তী 2টা দশক গুৰুত্বপূৰ্ণ হ'ব বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ দিল্লী হাটত কাৰুশিল্পী আৰু কাৰিকৰসকলৰ সুকীয়া প্ৰদৰ্শনী প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা হাট 2026 আজিৰে পৰা অনুষ্ঠিত হ'ব। ছত্তীশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা 4লৈ বৃদ্ধি পাইছে আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি ইন্দোৰত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত।